এতিয়া পৰিৱেশন কৰিবলৈ লোৱা গীতটি হৈছে চুটং গীতিধাৰা। ই ধৰ্মীয় এটি গীতিধাৰা। গৌতম বুদ্ধৰ বুদ্ধত্ব প্ৰাপ্তিৰ পিছত যেতিয়া মাতৃ যশোধৰাক দীক্ষা দিয়ে, যশোধৰাই বুদ্ধৰ সন্মুখত যিখিনি তেওঁৰ প্ৰাৰ্থনা কৰিছিল সেই কথাখিনিকে সোঁৱৰি সেই গোটেই দৃশ্যাৱলীখিনি অংকন কৰি এই গীতটো ৰচনা কৰা হৈছে। ই প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠানত এই গীতটো গোৱা হয়। টাইফাকে ভাষাত ইয়াক কোৱা হৈছে নাং য়ৎস চুটং। যশোধৰাক আমাৰ নিজৰ ভাষাত য়ৎস এই এনেধৰণে অপভ্ৰংশ হৈ এতিয়া কোৱা হয়। তেওঁ বুদ্ধৰ আগত যিখিনি প্ৰাৰ্থনা কৰিছে সেইখিনিকে বৰ্ণাই সেইখিনিকে অংকন কৰি এই গীতিধাৰাটো পৰিৱেশন কৰা হয়।